এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে, চৰকাৰে দেশত স্বাস্থ্যসেৱাৰ প্ৰতি সামগ্ৰিক দৃষ্টিকোণেৰে কাম কৰি আছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰয়ৰ অপহৰণ আৰু হত্যাৰ ঘটনাত ভাৰতে তীব্ৰ গৰিহণা দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ইষ্টাৰৰ প্ৰাক সন্ধিয়া দেশ বিদেশত বাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্যভট্টই আজি 50 বছৰ সম্পূৰ্ণ কৰিছে। আৰু ভাৰতৰ বীৰ চৌধুৰাণী আৰু অনহত সিঙে মালয়েছিয়াত অনুষ্ঠিত বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ এছিয়া শিতানৰ যোগ্যতা নিৰূপণকাৰী প্ৰতিযোগিতাত ফাইনেলত প্ৰৱেশ কৰিছে। চৰকাৰে দেশত স্বাস্থ্যসেৱাৰ প্ৰতি সামগ্ৰিক দৃষ্টিকোণেৰে কাম কৰি আছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। বিশ্ব যকৃত দিৱস উপলক্ষে আজি নতুন দিল্লীত যকৃত আৰু পিত্তবিজ্ঞান প্ৰতিষ্ঠানে আয়োজন কৰা সুস্থ যকৃত সুস্থ ভাৰত শীৰ্ষক এটা অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 11 বছৰত স্বাস্থ্য আন্তঃগাঁথনিৰ বহু বিকাশ হৈছে। স্বাস্থ্য বাজেট 2014 চনৰ 37,000 কোটি টকাৰ পৰা 1,27,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2014 চনত দেশত 7খন অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান আৰু সম্প্ৰতি এনে প্ৰতিষ্ঠানৰ সংখ্যা 23লৈ বৃদ্ধি পাইছে। দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যাও 387ৰ পৰা 780লৈ বৃদ্ধি পাইছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। জনসাধাৰণৰ মাজত যকৃত ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বিষয়ে গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সুস্বাস্থ্যৰ বাবে পুষ্টিকৰ আহাৰ, পৰ্যাপ্ত টোপনি আৰু নিয়মীয়া ব্যায়াম জৰুৰী। তেওঁ শৰীৰৰ বাবে 2 ঘণ্টা ব্যায়াম আৰু মস্তিষ্কৰ বাবে 6 ঘণ্টা টোপনিৰ বাবে আছুতীয়াকৈ ৰাখিবলৈ যুৱ সমাজৰ প্ৰতি আহ্বান জনায় যাতে তেওঁলোকে আৰু 40ৰ পৰা 50 বছৰ জীয়াই থাকিব পাৰে আৰু দেশৰ প্ৰগতিত অৰিহণা যোগাব পাৰে। বিশ্ব যকৃত দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই খোৱা তেলৰ ব্যৱহাৰ কমেও 10% হ্ৰাস কৰিবলৈ আৰু সুস্থ জীৱনশৈলী অনুসৰণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। শ্ৰীনাড্ডাই সামাজিক মাধ্যমযোগে কৈছে যে খাদ্য ঔষধ হিচাপে গ্ৰহণ কৰিলে সৰু সৰু পৰিৱৰ্তনৰো ফলাফলৰ কাৰক হ'ব পাৰে। শ্ৰীনাড্ডাৰ পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুষ্টিকৰ খাদ্য আৰু সুস্থ জীৱনশৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব যকৃত দিৱস পালনৰ এনেধৰণৰ প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয় বুলি উল্লেখ কৰিছে। তেওঁ কয় যে তেলৰ ব্যৱহাৰ কম কৰাৰ দৰে সৰু সৰু কামৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ'ব লাগে। প্ৰধানমন্ত্ৰীয়ে মেদবহুলতাৰ বিষয়ে সজাগতা সৃষ্টি কৰি এখন সুস্থ সবল ৰাষ্ট্ৰ গঢ়াৰ প্ৰচেষ্টাত যোগদান কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। জনসাধাৰণক তেলজাতীয় সামগ্ৰীৰ অধিক ব্যৱহাৰ পৰিহাৰ কৰি এটা সুস্থ জীৱনশৈলী গঢ়ি তোলা আৰু যকৃতৰ বিভিন্ন ৰোগ সম্পৰ্কে সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি বিশ্বজুৰি যকৃত দিৱস পালন কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতত মৃত্যুৰ 10টা মূল কাৰণৰ ভিতৰত যকৃতৰ ৰোগো এটা অন্যতম কাৰণ। হেপাটাইটিছ বি, চি আৰু হেপাটোচেলুলাৰ কাৰ্চিনোমাৰ দৰে ৰোগসমূহ সাধাৰণতে মাদক দ্ৰব্যৰ অত্যধিক সেৱন, অসুস্থ জীৱনশৈলী, দীঘলীয়া সময়জুৰি অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ, ব্যায়াম নকৰা আদিৰ বাবে হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ছৌদি আৰৱলৈ যাব। দেশখনৰ যুৱৰাজ আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছলমানৰ আমন্ত্ৰণ ক্ৰমে শ্ৰীমোদী ছৌদি আৰৱলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত আজি উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ'ব তৃতীয়টো ছৌদি আৰৱ ভ্ৰমণ। ইয়াৰ পূৰ্বে তেওঁ 2016 আৰু 2019 চনত দেশখনলৈ গৈছিল। ইয়াৰ পাছতে 2023 চনৰ ছেপ্টেম্বৰত G20 শীৰ্ষ সন্মিলনত যোগ দিবলৈ প্ৰিন্স ছলমান ভাৰতলৈ আহিছিল। ভাৰত আৰু ছৌদি আৰৱৰ মাজত সামাজিক, সাংস্কৃতিক, বাণিজ্যৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া বন্ধুত্ব আছে। দুয়োখন দেশে ৰাজনৈতিক, প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, স্বাস্থ্য, শিক্ষা, সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্বন্ধ বৰ্তাই আহিছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ আৰু শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰয়ৰ অপহৰণ আৰু হত্যাৰ ঘটনাক ভাৰতে তীব্ৰ গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সামাজিক মাধ্যমযোগে কৈছে যে এই ঘটনাই চুবুৰীয়া দেশখনত অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে চলি থকা পৰিকল্পিত আতিশায্য শৈলীক প্ৰতিফলিত কৰিছে। ইয়াৰ বিপৰীতে এনেধৰণৰ পূৰ্বৰ অপৰাধৰ সৈতে জড়িতসকল এতিয়াও শাস্তিৰ সন্মুখীন হোৱা নাই। নতুন দিল্লী মহলে কোনোধৰণৰ ভেদভাৱ অবিহনে হিন্দুসহ সকলো সম্প্ৰদায়ক সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব পালন কৰিবলৈ দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰক পুনৰ আহ্বান জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ইষ্টাৰৰ প্ৰাক সন্ধিয়া দেশ বিদেশত বাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তাযোগে কৈছে যে ভগৱান যীশু খ্ৰীষ্টৰ মৃত্যুৰ পাছত চেতনা লাভৰ লগত সংগতি ৰাখি পালন কৰা পবিত্ৰ ইষ্টাৰ উৎসৱে নিস্বাৰ্থ মৰম আৰু সেৱাৰ বাৰ্তা বহন কৰে। তেওঁ লগতে কয় যে যীশু খ্ৰীষ্টৰ ত্যাগে আমাক ক্ষমা আৰু ত্যাগৰ শিক্ষা দিয়ে আৰু মানৱ জাতিক সত্য, ন্যায় আৰু কৰুণাৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰেৰণা যোগায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে তেওঁলোকে যীশুখ্ৰীষ্টৰ আদৰ্শৰাজি অনুসৰণ কৰিবলৈ আৰু সমাজত শান্তি সম্প্ৰীতিৰ প্ৰসাৰৰ হকে কাম কৰিবলৈ আহ্বান জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্যভট্টই আজি 50 বছৰ সম্পূৰ্ণ কৰিছে। প্ৰাচীন ভাৰতৰ প্ৰখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্টৰ নামত 1975 চনৰ আজিৰ দিনটোতেই কৃত্ৰিম উপগ্ৰহটো মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নিৰ্মাণ কৰা উপগ্ৰহটো তেতিয়াৰ ছোভিয়েট ৰাছিয়াৰ সহযোগত কাপুষ্টিন ইয়াৰৰ পৰা মহাকাশলৈ পঠিওৱা হৈছিল। সৌৰ পদাৰ্থ বিজ্ঞান, বায়ুবিদ্যা আৰু এক্সৰে জ্যোতিৰ্বিদ্যাকে ধৰি অন্যান্য কেইবাটাও ক্ষেত্ৰৰ অধ্যয়নৰ বাবে উপগ্ৰহটো উৎক্ষেপণ কৰা হৈছিল। পলিহেড্ৰনেৰে তৈয়াৰ কৰা 1.4 মিটাৰ ব্যাসৰ আৰ্যভট্টৰ ওজন আছিল 360 কিলোগ্ৰাম। উপগ্ৰহটোৰ ওপৰ আৰু তলৰ ফালৰ বাহিৰে বাকী 24টা ৰন্ধ্ৰক সৌৰ পেনেলেৰে ঢকা হৈছিল। নিৰ্দিষ্ট কক্ষপথত 5 দিন থকাৰ পাছত আৰ্যভট্ট নিয়ন্ত্ৰণ কক্ষৰ পৰা বিচ্ছিন্ন হৈ গৈছিল। উপগ্ৰহটোৰ পৰা কেতবোৰ মূল্যৱান তথ্য পোৱা গৈছিল আৰু বিজ্ঞানীসকলে কৃত্ৰিম উপগ্ৰহ বিকাশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অভিজ্ঞতা লাভ কৰিছিল। বিচ্ছিন্ন হোৱাৰ পাছতো কেইবাদিনলৈকে উপগ্ৰহটোৱে তথ্যৰ সৰবৰাহ কৰি আছিল। আৰ্যভট্ট মহাকাশ অভিযানত ভাৰতৰ আত্মপ্ৰকাশ আছিল আৰু ই দেশৰ ভৱিষ্যতৰ মহাকাশ অভিযানসমূহৰ ভেটি স্থাপন কৰিছিল। আৰ্যভট্টৰ সফল উৎক্ষেপণৰ জৰিয়তে ভাৰত মহাকাশৰ নিৰ্দিষ্ট কক্ষপথত কৃত্ৰিম উপগ্ৰহ স্থাপন কৰা বিশ্বৰ 1ম দেশ হিচাপে পৰিগণিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ 21 তাৰিখে নতুন দিল্লীত 17ম অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক সেৱাৰ কৰ্মচাৰীসকলক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা প্ৰশাসনৰ উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰিব। এইবছৰ জিলাসমূহৰ সামগ্ৰিক উন্নয়ন, অভিলাষী উন্নয়ন খণ্ড আৰু উদ্ভাৱন শাখাত 16টা বঁটা প্ৰদান কৰা হ'ব। পশ্চিমবংগৰ ৰাজ্যপাল ডঃ চি ভি আনন্দ বসুই ৱাকফ সংশোধনী আইন বিৰোধী হিংসাৰ সময়ত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে। ৰাজ্যপালগৰাকীয়ে আজি মুৰ্ছিদাবাদ জিলাৰ শমশেৰগঞ্জৰ প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে আৰু যোৱা 12 এপ্ৰিলত উন্মত্ত জনতাই হত্যা কৰা পিতা পুত্ৰৰ পৰিয়ালক সাক্ষাৎ কৰে। আৰক্ষীয়ে এই হত্যাৰ সংক্ৰান্তত মূল অভিযুক্ত ইনমাজুল হকসহ 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। ভাৰতৰ বীৰ চৌত্ৰাণী আৰু অনহত সিঙে মালয়েছিয়াত অনুষ্ঠিত বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ এছিয়া শিতানৰ যোগ্যতা নিৰূপণকাৰী প্ৰতিযোগিতাত ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় বাছনিপ্ৰাপ্ত চৌত্ৰাণীয়ে আজি ছেমি ফাইনেলত হংকঙৰ 8ম বাছনিপ্ৰাপ্ত চি হিমৱঙক 3-1 ফলাফলত পৰাস্ত কৰে। ভাৰতীয় খেলুৱৈগৰাকী কাইলৈ ফাইনেলত পাকিস্তানৰ শীৰ্ষ বাছনিপ্ৰাপ্ত মহম্মদ অছিফ খান বা মালয়েছিয়াৰ তৃতীয় বাছনিপ্ৰাপ্ত অমিছেনৰাজ চন্দৰণৰ সন্মুখীন হ'ব। ইপিনে মহিলাৰ শাখাত 5ম বাছনিপ্ৰাপ্ত 17 বছৰীয়া আনহাতে আজি হংকঙৰ হেলেন টেংগক 3-0 ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে গুজৰাট টাইটানছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰত্যুত্তৰত আমালৈ বাতৰি অহাৰ পৰলৈকে গুজৰাট টাইটানছে 13 অভাৰত 2টা উইকেট হেৰুৱাই 128 ৰাণ সংগ্ৰহ কৰি খেলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। চৰকাৰে দেশত স্বাস্থ্যসেৱাৰ সামগ্ৰিক দৃষ্টিকোণেৰে কাম কৰি আছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰয়ৰ অপহৰণ আৰু হত্যাৰ ঘটনাক ভাৰতে তীব্ৰ গৰিহণা দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ইষ্টাৰৰ প্ৰাক সন্ধিয়া দেশ বিদেশত বাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্যভট্টই আজি 50 বছৰ সম্পূৰ্ণ কৰিছে। আৰু ভাৰতৰ বীৰজত ৰাণী আৰু অনহাত সিঙে মালয়েছিয়াত অনুষ্ঠিত বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ এছিয়া শিতানৰ যোগ্যতা নিৰূপণকাৰী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।